ثم بعثنا من بعده رسلا إلى قومهم فجاءوهم بالبينات فما كانوا ليؤمنوا بما كذبوا به من قبل كذلك نطبع على قلوب المعتدين.
নুহৰ পিছত আমি বহুতো ৰাসূলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল, কিন্তু সিহঁতে যিটোক আগতেও অস্বীকাৰ কৰিছিল তাত ইমান আনিবলৈ সিহঁতে দুনাই প্ৰস্তুত নাছিল। এইদৰে আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।